নমস্কাৰ, এই আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই। অসম লোকসেৱা আয়োগে আজি সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2023ৰ ফলাফল ঘোষণা কৰে। আয়োগে অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাৰ মুঠ 235গৰাকী প্ৰাৰ্থীৰ নিযুক্তিত অনুমোদন দিছে। চিৰঞ্জীৱ ফুকনে 872 নম্বৰেৰে প্ৰথম স্থান লাভ কৰে। এনিশা বুঢ়াগোহাঁয়ে 823 নম্বৰ লাভ কৰি মহিলা প্ৰাৰ্থীৰ ভিতৰত প্ৰথম স্থান দখল কৰে। হিমান্ৰী জিতা বৰাই তৃতীয় স্থান আৰু মৃগাক্ষী বৰুৱাই চতুৰ্থ স্থান লাভ কৰে। পঞ্চম স্থান দখল কৰে টুটুমণি কাকতিয়ে। প্ৰথম দহৰ ভিতৰত থকা আন স্থান প্ৰাপকসকলৰ ভিতৰত আছে মৃদুস্মিতা ৰয়, মেৰী কলিতা, দীক্ষা চৰকাৰ, নীলম গাৰ্গ আৰু অংকিতা ছেত্ৰী। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে পদ সংৰক্ষণ কৰা হৈছে। মুঠ 235গৰাকী প্ৰাৰ্থীৰ ভিতৰত অসামৰিক সেৱাৰ 45 জন, অসম আৰক্ষী সেৱাৰ 35 জন, অসম লেখ সেৱাৰ 107 জন, হিচাপ পৰীক্ষণৰ 11 জন, কৰ অধীক্ষকৰ 1 জন, আবকাৰী অধীক্ষকৰ 1 জন, অসম বিত্ত সেৱাৰ 13 জন, খণ্ড উন্নয়ন বিষয়াৰ 6 জন, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ 4 জন, কৰ পৰিদৰ্শকৰ 4 জন, শ্ৰম পৰিদৰ্শকৰ 4, সহকাৰী নিয়োগ বিষয়াৰ 1 জন আৰু উপ পঞ্জীয়কৰ 3 জন প্ৰাৰ্থীৰ নিযুক্তিৰ বাবে আয়োগে আজি অনুমোদন দিছে। নিযুক্তিৰ বাবে আয়োগে অনুমোদন দিয়া 235গৰাকীৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 37, নগাঁও জিলাৰ 19, কামৰূপ জিলাৰ 18, ডিব্ৰুগড় জিলাৰ 13 আৰু লখিমপুৰ জিলাৰ 12গৰাকী প্ৰাৰ্থী আছে। বৰপেটা, তিনিচুকীয়া আৰু যোৰহাট জিলাৰ 11গৰাকীকৈ প্ৰাৰ্থী আৰু বিশ্বনাথ, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ 8গৰাকীকৈ প্ৰাৰ্থী আছে। 7গৰাকীকৈ প্ৰাৰ্থী ধেমাজি, ডিমা হাছাও, গোলাঘাট, নলবাৰী আৰু ওদালগুৰি জিলাৰ, চৰাইদেউ আৰু কাছাৰ জিলাৰ 6গৰাকীকৈ আৰু দৰং আৰু বাক্সা জিলাৰ 5গৰাকীকৈ প্ৰাৰ্থীৰ নিযুক্তিত আয়োগে অনুমোদন দিছে। 3গৰাকীকৈ প্ৰাৰ্থী কোকৰাঝাৰ, গোৱালপাৰা, হোজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ, বঙাইগাঁও, চিৰাং, কাৰ্বি আংলং আৰু মৰিগাঁও জিলাৰ 2গৰাকীকৈ আৰু বজালি আৰু স্পৃভূমি জিলাৰ 1গৰাকীকৈ প্ৰাৰ্থীৰ নিযুক্তিত আয়োগে অনুমোদন দিছে। নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত কাইলৈৰ পৰা 3দিনীয়াকৈ অষ্টলক্ষ্মী মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়, উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড আৰু ইনভেষ্ট ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা, চহকী বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব। অষ্টলক্ষ্মীৰূপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যই দেশৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। এই মহোৎসৱৰ সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত অঞ্চলটোৰ অপাৰ সম্ভাৱনা আৰু জীৱন্ত সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভালেমান অনুষ্ঠানৰো আয়োজন কৰা হৈছে। মহোৎসৱৰ অংশ হিচাপে অসমৰ প্ৰিয়ংকা দি পাটোৱাৰী, অৰুণাচল প্ৰদেশৰ জেনজুম গাৰী, মেঘালয়ৰ ডেনিয়েল চিএম, মণিপুৰৰ ৰিচাখা, উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ ভালেকেইগৰাকীৰ ফেশ্বন ডিজাইনাৰৰ ফেশ্বন শ্ব'ৰো দিহা কৰা হৈছে। দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ সহযোগত অহা 8 ডিচেম্বৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰীয় পলিঅ' দিৱস উদযাপন কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ 5 বছৰৰ তলৰ 140,713 শিশুক 857টা কেন্দ্ৰত প্ৰতিষেধক দিয়া হ'ব। ইতিমধ্যে 349গৰাকী ANM, 1010গৰাকী আশাকৰ্মী, 1119গৰাকী অংগনবাড়ী কৰ্মী, 211গৰাকী পৰিদৰ্শক আৰু 291গৰাকী স্বেচ্ছাসেৱকক এই কাৰ্যসূচীত নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে 8 ডিচেম্বৰত মংগলদৈ অসামৰিক চিকিৎসালয়ৰ চৌহদত উপৰাষ্ট্ৰীয় পলিঅ' দিৱসৰ উদ্বোধনী অনুষ্ঠানৰো আয়োজন কৰা হৈছে। বৰপেটা জিলাত আজি স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু জনসাধাৰণৰ মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত ৰূপায়িত স্বাস্থ্যসেৱা উৎসৱৰ তৃতীয় পৰ্যায়ৰ সামৰণি পৰে। জিলাখনৰ বিভিন্ন পৰ্যায়ৰ মুঠ 68খন চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰক সামৰি এই উৎসৱত সামৰি লোৱা হৈছিল। স্বাস্থ্যসেৱা উৎসৱৰ অন্তিম দিনা ভাৰতীয় অসামৰিক সেৱা, ভাৰতীয় বন সেৱা আদিকে ধৰি বিভিন্ন পৰ্যায়ৰ বিষয়াই কেইবাখনো চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰত বহিমূল্যায়ক হিচাপে উপস্থিত থাকে। ইয়াৰ উপৰি চিকিৎসা মহাবিদ্যালয়ৰ ভালেসংখ্যক জ্যেষ্ঠ অধ্যাপকেও বহিমূল্যায়ক হিচাপে চিকিৎসালয়বোৰ মূল্যায়ন কৰে। তেওঁলোকে চিকিৎসালয়ৰ স্বাস্থ্যকেন্দ্ৰবোৰ আন্তঃগাঁথনি, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে ৰোগীৰ প্ৰতি আগবঢ়োৱা সেৱা আদি সকলো দিশৰ পৰ্যবেক্ষণ কৰে। চিৰাঙতো আজি স্বাস্থ্যসেৱা উৎসৱৰ তৃতীয় পৰ্যায়ৰ সামৰণি পৰে। ইয়াৰ অংশ হিচাপে বিগত 3 দিনত জিলাখনৰ মুঠ 34টা কেন্দ্ৰত মূল্যায়ন কৰা হয়। আমাৰ বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব। নমস্কাৰ।